এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি কৈছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিক মুম্বাইত সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা, শিল্প সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ অসম চৰকাৰৰ 2024 আৰু 2025 বৰ্ষৰ শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত আজি শিশুৰ দিন শীৰ্ষক কাৰ্যসূচী সম্পন্ন, লোক সংস্কৃতিৰ সমন্বয়েৰে আয়োজিত পঞ্চদশ চানৰূপী উৎসৱৰ সামৰণি আৰু ছিডনী টেষ্টত ভাৰতক পৰাজিত কৰি অষ্ট্ৰেলিয়াৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি দখল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ডঃ শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে টাটা গোট, লাৰ্চেন এণ্ড টাৰ্বো, মহিন্দ্ৰা গোট আৰু আদানী এয়াৰপৰ্টৰ দৰে বিশিষ্ট উদ্যোগপতি আৰু উদ্যোগ জগতৰ কেইবাগৰাকীও নেতাৰ সৈতে আজি আলোচনাত মিলিত হয়। ইয়াৰ উপৰি ছান ফাৰ্মা, লক্ষ্মীটি, এইচ ইউ এল, ৱেলস্পুন গ্ৰুপ আৰু আন আন প্ৰতিষ্ঠানৰ নেতাসকলৰ সৈতে অসমত কৌশলগত বিনিয়োগৰ উপায় বিচাৰি তেওঁ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয়োগ সম্ভাৱনা উদ্ঘাটন কৰাৰ বাবে সহায় আগবঢ়াবলৈও তেওঁলোকক অনুৰোধ জনায়। ডঃ শৰ্মাই আজি এইচ ডি এফ চি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশনক সাক্ষাৎ কৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দি ৰাজ্যখনৰ অৰ্থনীতি সবল কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে তেওঁক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে দক্ষ আৰু অনুশাসন মানি চলা কৰ্মশক্তিৰ জৰিয়তে দেশৰ ক্ৰমবৰ্ধমান বেংকিং উদ্যোগক কেইবাটাও সুযোগ প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে অসম চৰকাৰে ঔদ্যোগিক অংশীদাৰ ফিক্কিৰ সহযোগত কাইলৈ মুম্বাইত এটা বিশেষ ৰোড শ্বৰ আয়োজন কৰিছে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলন 2025ৰ এটি পূৰ্বাভাস ৰূপে এই ৰোড শ্বৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ৰোড শ্বৰ নেতৃত্ব দিব। অসম চৰকাৰে অহা 17 জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য আগবদান আগবঢ়োৱা পাঁচগৰাকী বিশিষ্ট ব্যক্তিক বঁটাৰে সন্মানিত কৰিব। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰে।
অসমৰ বাবে আজি এটা অতি উল্লেখযোগ্য দিন যে অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ কাৰণে বহু সন্মানীয় পাত্ৰস্মৰণীয় ব্যক্তিৰ সোঁৱৰণত কিছু বঁটা প্ৰৱৰ্তন কৰি আহিছে আৰু আজি আমি তেনেধৰণৰ কেইটিমান বঁটা বিষয়ে আপোনালোকৰ আগত কবলৈ বহিছো। শিল্পী বঁটা সংগীত জগতখনৰ কাৰণে বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ আগবঢ়োৱা হয় প্ৰত্যেক বছৰে, সেই বঁটা আমি আজি ঘোষণা কৰিম। নটসূৰ্য ফণী শৰ্মা বঁটা, এই বঁটাটি বিশেষভাৱে নাটকৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে আগবঢ়োৱা হয় প্ৰত্যেক বছৰে, সেই বঁটাও আমি আজি ঘোষণা কৰিম। ঠিক তেনেদৰে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱৰ নামত এটি বঁটা অসম চৰকাৰে প্ৰৱৰ্তন কৰি আহিছে। প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হয় আৰু সময় অনুসৰি এইবাৰ আমি বঁটাটি প্ৰদান কৰাৰ সময় আৰু অন্যহাতে প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে অসমৰ সমাজ জীৱনৰ এগৰাকী অন্যতম সমাজপ্ৰাণ ব্যক্তি আছিল ভীমবৰ দেউৰী, সেই ভীমবৰ দেউৰী নামত এই বঁটা প্ৰদান কৰা হয়। এইবাৰ আমি শিল্পী বঁটা 2025 বৰ্ষৰ বাবে দুগৰাকী ব্যক্তিলৈ আগবঢ়াইছো। এগৰাকী হল কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভা ডাঙৰীয়া, আমাৰ অন্যতম এটা বঁটা এই বঁটা এবাৰ আমি প্ৰদান কৰিম। নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকন ডাঙৰীয়ানীক, আন এটি বঁটা প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা হয় সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱৰ নামত, ভ্ৰাম্যমান থিয়েটাৰ যিসকলে অৱদান আগবঢ়াইছে সেইসকল ব্যক্তিলৈ এই অৱদান আগবঢ়োৱা হয়। আৰু এইবাৰ এই বঁটাটি আমি আগবঢ়াম বিশিষ্ট অভিনেত্ৰী হীৰা নেওগ ডাঙৰীয়ানীক।
মন্ত্ৰী বৰাই কয় যে শিল্পী বঁটা লাভ কৰিবলগীয়া ডঃ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাই বিশিষ্ট অৱদানেৰে অসমীয়া সংগীত আৰু সাহিত্য জগতক সমৃদ্ধ কৰিছে। কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা ডঃ অনিমা চৌধুৰী আকাশবাণী আৰু দূৰদৰ্শনৰ এ গ্ৰেড স্বীকৃতিপ্ৰাপ্ত শিল্পী বুলিও তেওঁ কয়। অসমৰ লোক গীতমাতসমূহক সুৱদি কণ্ঠৰে পৰিৱেশন কৰি শ্ৰোতা ৰাইজক মুগ্ধ কৰি আহিছে ডঃ অনিমা চৌধুৰীয়ে। একেদৰে কেইবাখনো ৰাভা লোক সংগীতৰ শ্ৰব্য গীতৰ সঁফুৰাত কণ্ঠদান কৰা মুকুল ৰাভাই 5খন গ্ৰন্থ ৰচনাৰে সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰি আহিছে। 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ আগবঢ়োৱা হৈছে। ভালেসংখ্যক চলচ্চিত্ৰত অভিনয়েৰে দৰ্শকৰ সুপৰিচিত ৰেবা ফুকনে ভ্ৰাম্যমান নাটকত শক্তিশালী অভিনয়েৰে অগণন দৰ্শকক মোহিত কৰি আহিছে। সাহিত্যচাৰ্য অতুল চন্দ্ৰ বঁটা প্ৰবীণ অভিনেত্ৰী হীৰা নেওগক প্ৰদান কৰা হ'ব। অভিনেত্ৰীগৰাকীয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু নাটকত অনবদ্য অভিনয়েৰে ৰাজ্যখনৰ অভিনয় ক্ষেত্ৰ সমৃদ্ধ কৰিছে। ভীমৰ ডেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। শ্ৰীব্ৰহ্মই নিজৰ অৱদানেৰে সমাজখনলৈ যথেষ্ট অৰিহণা যোগাই আহিছে বুলিও সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 89.9 মিটাৰ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত আজি শিশুৰ দিন শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা 9:30 বজাৰ পৰা দিনৰ 2 বজালৈ চিত্ৰাংকন, মুকলি কুইজ, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাসমূহত বিভিন্ন বিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে আজি দেওবাৰ হোৱা হেতুকে গ্ৰন্থমেলাথলীত অগণন লোকৰ সমাগম হৈছে। আজিও গ্ৰন্থমেলাৰ বাকৰিত কেইবাটাও মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্ৰন্থমেলাত কালি পৰ্যন্ত 5 কোটি 10 লাখ টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আটন বুঢ়াগোহাঁই মৈদামৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ 45 লাখ টকাৰে মৈদামথলীৰ চৌপাশে পকীবেৰ নিৰ্মাণ কৰাৰ লগতে এই মৈদামৰ উন্নয়ন সাধন কৰা হ'ব বুলি শ্ৰীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। তেওঁ লগতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ৰাজমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা বুঢ়াগোহাঁইৰ স্মৃতি সোঁৱৰণ কৰে।
সঁচাৰ্থত ক'বলৈ গ'লে সমগ্ৰ অসমীয়া জাতি কেৱল আহোমেই নহয়, সকলোৰে বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। হাবিৰে ঢাক খাই আছিল এটা মৈদাম আৰু সেই মৈদামটো হ'ল অন্যতম এগৰাকী শ্ৰেষ্ঠ অসমীয়া, এগৰাকী বিচক্ষণ অসম শ্ৰেষ্ঠ মন্ত্ৰী, ৰাজনেতা, পণ্ডিত, যুঁজাৰু বীৰ আটন বৰগোহাঁই। আটন বৰগোহাঁই মৈদাম অনাদৃত হৈ আছিল। ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত আজি টাই আহোম উন্নয়ন পৰিষদে ময়ূৰ বৰগোহাঁই নেতৃত্বত ইয়াৰ সংবৰ্ধন সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিছে। ইয়াত আমাৰ স্থানীয় সমাজসেৱক প্ৰাক্তন বিধায়ক কুশল দুৰীদেৱৰ পৰা, স্থানীয় যুৱক আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য ভাস্কৰৰ পৰা, আমাৰ স্থানীয় আন এগৰাকী সৰ্বৰোহী যুৱ নেতা হেমন্ত গগৈলৈকে বহু লোকৰ সহযোগিতাত ইয়াৰ সংবৰ্ধন সংৰক্ষণৰ ব্যৱস্থাৰ বাবে আমি আধাৰশিলা স্থাপন কৰিছো আৰু সেয়ে আজি খুব এটা গুৰুত্বপূৰ্ণ দিন। ঘাটৰ ৰণ যিদৰে মহাবীৰ মহানায়ক লাচিত বৰফুকন হল মূল কেন্দ্ৰবিন্দু, ঠিক সেইদৰে সমান্তৰালভাৱে ইয়াত প্ৰভূত অৰিহণা আছিল চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ আৰু আমাৰ প্ৰাণৰো প্ৰাণৰ আটন বৰগোহাঁই। আৰু মই গৌৰৱান্বিত আজি এই মহান কামটোত অংশ হবলৈ পাই, এই আধাৰশিলা স্থাপন কৰিবলৈ পাই এই চেগতে ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱকো আন্তৰিক ধন্যবাদ জনাইছো। তেখেতে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। কেৱল চুকাফাত আৰম্ভ হৈ যাতে লাচিতত শেষ নহয়, আমাৰ প্ৰতিগৰাকী বীৰ বীৰাংগনা মহানায়ক চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰ সিংহ, প্ৰাচীন মুং, কনচেং, আতন প্ৰত্যেকগৰাকী মহানায়কক আমি শ্ৰদ্ধাৰে তেখেতসকলৰ সূৰ্য বীৰ্য প্ৰজ্ঞাক স্মৰণ কৰিব লাগিব, প্ৰসাৰ আৰু প্ৰচাৰ কৰিব লাগিব, প্ৰতিটো প্ৰজন্মৰ মাজত আমি বিয়পাই দিব লাগিব। তেখেতৰ সেই অনুপ্ৰেৰণাৰে, মোদীজীৰ আদৰ্শৰে আমি আগবাঢ়িছো, আমাক খুৰাতে আশীৰ্বাদ দিব বুলি আমি বিশ্বাস।
পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলাৰ চানডুবী উৎসৱৰ আজি সামৰণি পৰিছে। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিয়লি সমূহীয়া জুইৰে আজি চানডুবী মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনাও মেলাথলীত বহু লোকৰ সমাগম হয়। উল্লেখযোগ্য যে বিগত 15 বছৰে চানডুবীৰ জৈৱ বৈচিত্ৰ তথা ইয়াৰ দাঁতি কাষৰীয়া জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে চানডুবী উৎসৱৰ আয়োজন কৰি অহা হৈছে। চানডুবী বিল আৰু কাষৰীয়া অঞ্চলৰ পৰ্যটনৰ সম্ভাৱনা বিকাশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই উৎসৱৰ আয়োজন কৰা হয়। উৎসৱৰ অংশ হিচাপে জনগোষ্ঠীয় খাদ্যমেলা, হস্ততাঁত বস্ত্ৰ বিপণী আৰু বিভিন্ন লোক সংস্কৃতি অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে ৰংকেৰ পূজা পালন কৰে। জিলাখনৰ সদৰ ডিফুৰ লগতে অন্যান্য স্থানতো এই পূজাৰ আয়োজন কৰা হয়। পূজাৰ অংশ হিচাপে পুৰোহিতসকলে ৰাইজৰ অপায় অমংগল দূৰ কৰি সমাজত শান্তি আৰু ভাতৃত্ববোধৰ মনোভাৱ গঢ়ি উঠাৰ কামনা কৰে। উল্লেখযোগ্য যে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে শীতকালত এই আনন্দ উৎসৱ পালন কৰি বছৰটোলৈ শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে সকলো বিপদ বিঘিনি দূৰ কৰিবলৈ দেৱ দেৱীক প্ৰাৰ্থনা জনায়। এই উৎসৱক ৰংকেৰ কাচিৰদম বা দেহাল পূজা হিচাপেও জনা যায়। ৰাজ্যৰ অপেচাদাৰী যুৱ আলোকচিত্ৰ শিল্পীসকলক তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভা বিকশিত হোৱাত সুযোগ প্ৰদানৰ লক্ষ্যৰে দৰং জিলা ফটোগ্ৰাফিক ছচাইটিৰ উদ্যোগত মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগণত কালি বিয়লিৰ পৰা ইনফিনিটি 3.0 শীৰ্ষক তৃতীয় বাৰ্ষিক আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। আজি নিশা 9 বজাত সামৰণি পৰিবলগীয়া এই দুদিনীয়া প্ৰদৰ্শনীত অসমৰ লগতে কলকাতা, লণ্ডন, ডুবাই আদি বিশ্বৰ বিভিন্ন স্থানৰ 70 গৰাকী আলোকচিত্ৰ শিল্পীৰ মুঠ 124খন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। আলোকচিত্ৰসমূহে লেণ্ডস্কেপ, বন্যপ্ৰাণী, এষ্ট্ৰ, ষ্ট্ৰীট, এৰিয়েল, বিবাহ, ফেশ্বন আদি আলোকচিত্ৰ শিল্পৰ নানা দিশ সামৰি লয়। প্ৰবীণ চিত্ৰশিল্পী বৰুণ বৰুৱাই উদ্বোধন কৰা এই আলোকচিত্ৰ প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত যোৱা বছৰত মৃত্যু হোৱা আলোকচিত্ৰশিল্পী চন্দ্ৰশেখৰ ৰয় আৰু ভাস্কৰ চক্ৰৱৰ্তীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। শিল্পানুৰাগীৰ যথেষ্ট সমাদৰ লাভ কৰা এই প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এতিয়া আমি পুনৰ উভতি গৈছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
ধন্যবাদ সঞ্জীৱনী। আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস। বিভিন্ন বিলুপ্তপ্ৰায় পক্ষী প্ৰজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। অসমতো পক্ষী দিৱসৰ কাৰ্যসূচী লোৱা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা 11-13 জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী বন সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এই বিষয়ে প্ৰকাশ কৰিছে। কাজিৰঙাত হ'বলগীয়া এই গণনাত বন বিভাগৰ বিষয়া কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে দাঁতিকাষৰীয়া বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো প্ৰশিক্ষণ দি গণনা কাৰ্যসূচীত নিয়োগ কৰা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানৰ বিল জলাশয় আদিত বিগত বৰ্ষত কৰা গণনাত 88,710টা চৰাই পোৱা গৈছিল। 184বিধ বিভিন্ন প্ৰজাতিৰ চৰাই এই গণনাত পৰিলক্ষিত হৈছিল। উল্লেখযোগ্য যে অসম চৰকাৰে পক্ষী সংৰক্ষণৰ প্ৰতি সজাগতামূলক পদক্ষেপ হিচাপে গ্ৰহণ কৰা প্ৰকল্পৰ ফলত নামেৰি ৰাষ্ট্ৰীয় উদ্যানতো ৰাজ্যিক পক্ষী দেওহাঁহৰ সংখ্যা বৃদ্ধি পাইছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ এই পক্ষীবিধ পূৰ্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু চৈখোৱা, দিহিং পাটকাইকে ধৰি কেইবাখনো বনাঞ্চলত পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত অন্য বনাঞ্চলসমূহত দেওহাঁহৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ পৰে। দিহিং পাটকাই আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানতহে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষীবিধ বৰ্তি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যোৱা বছৰ নামেৰিত এই প্ৰকল্প আৰম্ভ কৰে। ইয়াৰ অধীনত দেওহাঁহৰ বিচৰণ ক্ষেত্ৰ তথা বিলসমূহৰ চোৱাচিতা কৰাৰ লগতে এই পক্ষীবিধৰ উপযোগীকৈ 3খন বিল সাজু কৰা হয়। 3খন বিললৈ যথেষ্ট সংখ্যক দেওহাঁহৰ আগমন ঘটাৰ ফলত পক্ষীবিধৰ আশাব্যঞ্জকভাৱে বংশবৃদ্ধি হৈছে বুলি উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰে। খেলৰ বাতৰি। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনীত অনুষ্ঠিত চলিত টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক 3-1 ব্যৱধানত পৰাজিত কৰি পুনৰবাৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দখল কৰিছে। আজি খেলখনৰ তৃতীয় দিনা এই পৰাজয়ৰ ফলত ভাৰতৰ ICC টেষ্ট চেম্পিয়নশ্বিপৰ আশা নিৰ্বাপিত হয়। অষ্ট্ৰেলিয়াৰ স্কট বুলাণ্ডক প্লেয়াৰ অব দ্য মেচ আৰু জাছপ্ৰীত বুমৰাক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। কালি 6টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 141 ৰাণৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল 16 ৰাণহে যোগ দিবলৈ সমৰ্থ হয়। ভাৰতে দ্বিতীয় ইনিংছত 157 ৰাণ সংগ্ৰহ কৰিছিল। আজি পঞ্চম তথা অন্তিমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 162 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। অষ্ট্ৰেলিয়াই এই লক্ষ্য মাত্ৰ 27 অভাৰতে 4টা উইকেটৰ বিনিময়ত অনায়াসে অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই 65 ৰাণ ব্যয় কৰি 3টা উইকেট লাভ কৰে। মহম্মদ ছিৰাজে 1টা উইকেট লাভ কৰে। নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপত শ্বিলঙৰ RSB মহিলা বেডমিণ্টন দলে পাটনাৰ আঞ্চলিক ক্ৰীড়া বোৰ্ডক 2-0 ব্যৱধানত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰিছে। প্ৰথম একক খেলত RSB শ্বিলঙৰ অমলিকা সিং ছিছোদিয়াই বিভা কুমাৰীক 21-11, 21-12 ব্যৱধানত পৰাজিত কৰে। আনহাতে প্ৰথম ডাবলছ খেলত শ্বিলঙৰ অমলিকা সিং ছিছোদিয়া আৰু পিংকী কাৰ্কিয়ে চিমৰণ কলিতা আৰু দীপালী গুপ্তক 21-14, 21-16 ব্যৱধানত পৰাজিত কৰে। ইফালে RSB শ্বিলঙৰ পুৰুষ দলেও 23 বছৰৰ পাছত ফাইনেলত উপনীত হৈছিল যদিও RSB চিমলাৰ হাতত 2-3 ব্যৱধানত পৰাজিত হৈছিল। শিৱসাগৰ নগৰৰ সমীপৰ পানবেচা বেতনাত আজি প্ৰথমবাৰৰ বাবে মাৰাথনৰ আয়োজন কৰা হয়। পানবেচা টাইকাণ্ডো একাডেমী আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই মাৰাথনত কোকৰাঝাৰ, বঙাইগাঁও, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাৰ 200ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 21 কিলোমিটাৰ দূৰত্বৰ এই মাৰাথনত গোলাঘাটৰ তিলেশ্বৰ কুৰ্মীয়ে প্ৰথম স্থান দখল কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 অসমত বান নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ কৰা মথাউৰিসমূহৰ কাৰ্যকৰিতা সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। অনুষ্ঠানটো প্ৰযোজনা আৰু উপস্থাপন কৰিব ৰাজীৱ লোচন বৰঠাকুৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিক মুম্বাইত সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। শিল্প সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ অসম চৰকাৰৰ 2024 আৰু 2025 বৰ্ষৰ শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা আৰু সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত আজি শিশুৰ দিন কাৰ্যসূচী সম্পন্ন, লোক সংস্কৃতিৰ সমন্বয়ৰে আয়োজিত পঞ্চদশ চাণ্ডুবী উৎসৱৰ সামৰণি আৰু ছিডনী টেষ্টত ভাৰতক পৰাজিত কৰি অষ্ট্ৰেলিয়াৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি দখল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।